চিরে পবিত্র খ্যানতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো।
মুখরিত করি গাঁও হবে মিলি প্রশংসা গীতি,
এয়া মুকলি করেছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো। আকাশ বতা মুখরিত করি গাঁও হবে মিলি প্রশংসা গীতি,
গাঁও হবে মিলি প্রশংসা গীতি।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আমাৰ শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পালেহে আমি জানিব পাৰো আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে বুলি। লগতে এই অনুষ্ঠান কেনেকুৱা হৈছে তাৰ বিষয়েও আমাৰ ধাৰণা এটা হয়, আৰু কোনোবাই শুনি লাভৱান হোৱা বুলি গম পালে আমি কাম কৰাত উৎসাহ পাওঁ। আৰু সেইবাবে আজিও অনুৰোধ কৰিছো, অনুগ্ৰহ কৰি আজিয়েই দুখাৰিমান লিখি পঠিয়াওকচোন। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আমি এই পুস্তকখনক চমুকৈ মলাখী বুলিয়েই কওঁ। আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 1 অধ্যায়ৰ 8 পদৰ পৰা 12 পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আমি দেখিবলৈ পাইছিলোঁ যে ইছৰাইলৰ লোকসকলে ঈশ্বৰলৈ বলি আগবঢ়োৱাৰ নামত ভণ্ডামি কৰি আছিলে। তেওঁলোকে ৰুগীয়া, ঘুণীয়া, বৃদ্ধ বা একেবাৰে কামত নহা জন্তু ঈশ্বৰৰ মন্দিৰত ঈশ্বৰলৈ বুলি বলি আগবঢ়াই আছিল। তাৰ বাবে ঈশ্বৰে তেওঁলোকক নিন্দা কৰিছে। আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 1 অধ্যায়ৰ 13 পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছো। কিন্তু তাৰ আগতে আহকচোন প্ৰিয় শ্ৰোতা, আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোঁতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। আমি প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া, আমাৰ প্ৰতিজনৰ আগত তুমি নিজকে অধিককৈ প্ৰকাশ কৰা, আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচাই দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, মলাখী ভাৱবাদীৰ দিনত ইছৰাইলীয় লোকসকলে জিৰচালেমৰ মন্দিৰত যদিও সেৱা উপাসনা আদি চলাই আছিল, মন্দিৰত বলি আদি আগবঢ়াই আছিল, তেওঁলোকৰ সেই কাৰ্যত কিন্তু ঈশ্বৰ একেবাৰে সন্তুষ্ট হোৱা নাছিল, কাৰণ তেওঁলোকে ঈশ্বৰলৈ আগবঢ়োৱা বলি আদি ৰুগীয়া ঘূণীয়া আদি আছিল, তেওঁলোকৰ অন্তৰবোৰ শুদ্ধ নাছিল, তেওঁলোকে কেৱল বাহ্যিকভাৱেহে সেই সকলোবোৰ পালন কৰিছিল। ঈশ্বৰে মলাখী ভাৱবাদীৰ যোগেদি সেই কথা আঙুলিয়াই দিছিল, তেওঁলোকৰ দুখবিলাক দেখুৱাই দিছিল, আৰু আজিও আমি সেই কথাই পঢ়িবলৈ পাম। আহকচোন এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। মলাখী এক নম্বৰ অধ্যায়ৰ তেৰ নম্বৰ পদটো আগতে পাঠ কৰিম, যদিহে আপোনাৰ লগত বাইবেল আছে চাই যাব, যদি বাইবেল নাই আমি পাঠ কৰি দিওঁতে অনুগ্ৰহ কৰি মন দি শুনিব। তেৰ নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, তোমালোকে আৰু কৈছা, চোৱা ই কেনে দিগদাৰী, আৰু বাহিনীবিলাকৰ জিহুৱাই কৈছে, তোমালোকে তাক হেয় জ্ঞান কৰিছা, আৰু তোমালোকে বলেৰে লোৱা পশু খুৰা আৰু ৰুগীয়া পশু আনিছা, এইদৰে তোমালোকে বলি আনিছা, জিহুৱাই কৈছে, মই তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণ কৰিমনে? তোমালোকে আৰু কৈছা, চোৱা ই কেনে দিগদাৰী, আৰু বাহিনীবিলাকৰ জিহুৱাই কৈছে, তোমালোকে তাক হেয় জ্ঞান কৰিছা। অৰ্থাৎ তেওঁলোকে এনেদৰে কৈ আছে, আমাৰ গীৰ্জালৈ গৈ গৈ বৰ আমনি লাগে, এই সকলোবিলাক পালন কৰি বৰ আমনি লাগে, কি যে দিগদাৰী। প্ৰিয় শ্ৰোতা, যদিহে কোনো এটা কাম বা বিষয়ত আমাৰ অন্তৰখন নাথাকে তেতিয়া সেই কামটো আমাৰ বাবে বোজাস্বৰূপ হৈ পৰে, আমাৰ বাবে আমনিদায়ক কাম হৈ পৰে। এজন বিখ্যাত শিক্ষকে এনেদৰে কৈছিল, এদিন ৰাতিপুৱা মই মোৰ ছোৱালীজনীৰ সৈতে ৰাতিপুৱাৰ ব্যস্ত ৰাস্তাৰে গাড়ী চলাই গৈ আছিলোঁ। সেই সময়ত মই এখন ডাঙৰ চহৰৰ এটা গীৰ্জাঘৰৰ পালক কাম কৰিছিলোঁ। মই সেইদিনা যিকোনো প্ৰকাৰে সোনকালে গীৰ্জাঘৰ পাবলৈ উদগ্ৰীৱ হৈ আছিলোঁ। ৰেডিঅ'ত প্ৰচাৰ কৰিব লগা বাৰ্তা কিছুমান ৰেকৰ্ডিং কৰিব লগা আছিল আৰু মই তাৰ বাবে খুব উৎকণ্ঠিত হৈ আছিলোঁ। মই মোৰ ছোৱালীজনীক ক'লো, এই যান বাহনৰ ভিৰত বন্ধ হৈ থকা মানুহবিলাকৰ মুখবিলাকলৈ চোৱাচোন, তেওঁলোকৰ মুখত আমনি আৰু বিৰক্তিৰ ভাৱ, যেন একেবাৰে চকুলোহে ওলাব, কামলৈ যে কিমান বিৰক্তিৰে ওলাইছে। মই ভাবিব পৰা সকলোতকৈ বেয়া কামটো হৈছে যিটো কাম মই কৰিবলৈ ভাল নাপাওঁ সেইটো বাধ্য হৈ কৰিব লগা হোৱাটো, তেনে কামত সময় নাযায় নোপোৱাই যেন লাগে আৰু তাত কোনো আনন্দ নাথাকে। বহুতো মানুহৰ বাবে গীৰ্জালৈ যোৱা কামটো তেনেদৰে বিৰক্তিকৰ নহয়নে বাৰু? আৰু সেইকাৰণেই আমি প্ৰায়েই এনেধৰণৰ প্ৰশ্ন সোধা শুনিবলৈ পাওঁ, আমি মানুহবোৰক আকৰ্ষণ কৰিবলৈ গীৰ্জাত কি কৰিব পাৰোঁ? এনেধৰণৰ কথা আলোচনা হোৱা আপুনি বাৰু কেতিয়াবা শুনিছেনে, নাইবা এনেদৰে কোৱা শুনিছেনে যে আমি দেওবাৰৰ সন্ধিয়াৰ উপাসনাত মানুহৰ উপস্থিতি বঢ়াবলৈ কি কৰা উচিত? কোনোবাই পৰামৰ্শ দিয়ে, আমি উপাসনাৰ অন্তত ডিনাৰ খুৱাব পাৰোঁ, এটা ভোজ পাতিব পাৰোঁ, নাইবা আমি অলপ বেলেগ ধৰণৰে উপাসনাটো চলাব পাৰোঁ। আমনিদায়ক বাইবেল অধ্যয়নৰ পৰিৱৰ্তে আমি কিবা আমোদজনক সংগীতৰ অনুষ্ঠান পাতিব পাৰোঁ আৰু এটা অতি আমোদজনক কাৰ্যসূচীৰ আয়োজন কৰিব পাৰোঁ, কিবা মেলাৰ নিচিনা কাৰ্যসূচী আমি ল'ব পাৰোঁ। এনেদৰে মানুহবিলাকে নানা ধৰণৰ পৰামৰ্শ আগবঢ়ায়। প্ৰিয় শ্ৰোতা, মানুহে যেতিয়া ক'বলৈ আৰম্ভ কৰে ঈশ্বৰৰ কামটো আমনিদায়ক হৈ পৰিছে, ঈশ্বৰৰ কথাটো বিৰক্তিকৰ হৈ পৰিছে, তেতিয়া ভুলটো ক'ত বা বেমাৰটো কি জানেনে? মানুহে বাৰু ধৰ্মীয় আচাৰ ব্যৱহাৰ কিয় পালন কৰিব বিচাৰে? বিশেষ পোছাক পিন্ধি, প্ৰাৰ্থনা আওৰাই, সুগন্ধি দ্ৰব্য জ্বলাই ঘূৰি থাকে? আচলতে মানুহে আত্মিকভাৱে উপাসনা কৰি আমনি পায় আৰু মাংসিক অভিলাষক সন্তুষ্ট কৰিবলৈ কিবা এটা উপায় বিচাৰে। কিছুমানে হয়তো ক'ব, আমি সুশৃংখল নীতি নিয়ম থকা উপাসনা ভাল পাওঁ। সুশৃংখল উপাসনা আমিও ভাল পাওঁ, কিন্তু শৃংখলতা ভাল পোৱাটোত এটা বিপদ আছে, আচাৰ ব্যৱহাৰ ভাল পোৱাটোতো এটা বিপদ আছে। বিভিন্ন ধৰ্মীয় ৰীতি নীতিৰ স্বকীয় স্থান এটা আছে আৰু বহুতো লোক তেনেকুৱা পৰিৱেশতেই ডাঙৰ হৈছে। এজন বিখ্যাত শিক্ষকে কৈছিল, মই এটা গীৰ্জাঘৰত পালক হৈ আছিলোঁ আৰু মোৰ গীৰ্জাত এজন মানুহ আছিল। তেওঁ অতি কটকটীয়া ৰীতি নীতি পালন কৰা সংৰক্ষণশীল দলৰ পৰা আহিছিল। আচলতে মই জধে মধে উপাসনা পৰিচালনা কৰা বুলি তেওঁ খঙেই কৰিছিল। আমি প্ৰাথমিক কামখিনি শেষ কৰাৰ পাছতহে তেওঁ নিজৰ ভাৰ্যাৰে সৈতে গীৰ্জাত প্ৰৱেশ কৰিছিল। তেওঁ মোক খোলাখুলিভাৱেই কৈছিল, মই অনানুষ্ঠানিকতা একেবাৰে সহিব নোৱাৰো, কিন্তু তেওঁ প্ৰভুক প্ৰেম কৰা বাইবেল বিশ্বাসী লোক আছিল, গতিকে তেওঁৰ কথাত মই অলপো বেয়া পোৱা নাছিলোঁ। একালত অতি কটকটীয়াভাৱে নিয়ম পালন কৰা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ দিনত তেওঁলোকে কাঠৰ বেঞ্চত বহি একেৰাহে দুঘণ্টা বাৰ্তা শুনিবলৈ আমনি নাপাইছিল। আজিকালি মানুহে ৰ'দত গোটেই দিনটো বহি ক্ৰিকেট খেল এখন চাবলৈও আমনি নাপায়। বহুতে আকৌ অতি ঠাণ্ডা বতৰতো খেল এখন কেইবা ঘণ্টা ধৰি উপভোগ কৰে। বহুতো মানুহে তিনি ঘণ্টা ধৰি বহি থাকি থিয়েটাৰ চাই, চিনেমা চায়। কোনো কোনো থিয়েটাৰ চাবলৈ চাৰি ঘণ্টামানো লাগে। অৱশ্যে থিয়েটাৰ চাই আপোনালোকৰ এই অযোগ্য দাসেও যথেষ্ট ভাল পাওঁ, কিন্তু প্ৰিয় শ্ৰোতা, যদি আপোনাৰ গীৰ্জাত পালকে এঘণ্টা ধৰি কথা কয়, তেনেহ'লেনো আপুনি কিয় ভাগৰি পৰে? বহুতো শিক্ষকে তেনেদৰে দীঘল দীঘল বক্তৃতাই দিয়ে। অৱশ্যে বহুতে ইমান ভালদৰে কথাবোৰ কয় যে এঘণ্টা সময় কেনেকৈ পাৰ হৈ যায় ক'বই নোৱাৰি, কিন্তু তথাপি আপত্তি কৰে বহুতো মানুহে। সচৰাচৰ দেখা যায় যে মণ্ডলীৰ তথাকথিত নেতা চলাওঁতাসকলেই বেছিকৈ আপত্তি কৰে, বক্তৃতাটো দীঘল হোৱা বুলি তেওঁলোকে কয়। প্ৰিয় শ্ৰোতা, মানুহে গতানুগতিকভাৱে কিছুমান ধৰ্মীয় ৰীতি নীতি পালন কৰিহে ভাল পায়। মানুহ গীৰ্জালৈ যায়, বহে, উঠে, বহে, উঠে, স্তুতি গীত গায়, অতি স্পষ্টকৈ ডাঙৰকৈ গায়। কিন্তু সেই সকলোবোৰ কৰাৰ সময়ত আমাৰ হৃদয়খননো বাৰু ক'ত থাকে? আমি সেই সকলোবিলাকনো কিয় কৰোঁ? সঁচাকৈয়ে প্ৰভুক প্ৰেম কৰাৰ বাবে কৰোঁনে? আমি বাৰু সঁচাকৈ তেওঁক প্ৰশংসা কৰিবলৈ বিচাৰোঁনে? আমি গাওঁ, গোটেই প্ৰকৃতি মোৰ হলেও অতি ক্ষুদ্ৰ দানৰ অৰ্থে, আশ্চৰ্য স্বৰ্গীয় প্ৰেমে তেওঁৰ মোৰ প্ৰাণ জীৱন সৰ্ব খোজে। তেনেহ'লে আমিনো দানৰ মোনাত মাত্ৰ টকা দহটা কিয় দিওঁ? যদি গোটেই প্ৰকৃতিখনো ঈশ্বৰলৈ দান দিবলৈ যথেষ্ট নহয়, তেন্তে টকা দহটাৰ মূল্যনো বাৰু কিমান? গীৰ্জাৰ কামত জড়িত হৈ সহজে ভাগৰি পৰাটো সম্ভৱ। এজন বিখ্যাত প্ৰচাৰকে এবাৰ এখন সভাৰ পৰা ঘৰলৈ আহিছিল খুব ভাগৰুৱা হিচাপে। অলপ পাছতে তেওঁ আন এখন সভালৈ যাবলগীয়া আছিল। তেওঁক ভাগৰুৱা দেখি তেওঁৰ পৰিয়ালৰ মানুহে তেওঁক পাছৰখন সভালৈ নাযাবলৈ অনুৰোধ কৰিছিল আৰু তেওঁক জিৰণি ল'বলৈ কৈছিল। তেতিয়া তেওঁ কি উত্তৰ দিছিল জানেনে? তেওঁ কৈছিল, মই প্ৰভুৰ কাম কৰি কৰি একেবাৰে ভাগৰি পৰোঁ, কিন্তু কাম কৰি মই আমনি নাপাওঁ। এতিয়া 14 নম্বৰ পদটো পঢ়িম। যি চলকাৰীয়ে নিজৰ ভেড়াৰ জাকৰ মাজত মতা ভেড়া থাকিলেও সংকল্প কৰি প্ৰভুৰ উদ্দেশ্যে এজনী ঘূনীয়া মাইকী পশু উৎসৰ্গ কৰে, সি অভিশপ্ত হওক। কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই মহান ৰজা আৰু মোৰ নাম পৰজাতিবিলাকৰ মাজত ভয়ানক। কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই মহান ৰজা আৰু মোৰ নাম পৰজাতিবিলাকৰ মাজত ভয়ানক। এদিন তেওঁৰ নাম মানুহে শ্ৰদ্ধাৰে ল'ব, সেইদিন আজিও অহা নাই। ঈশ্বৰৰ নামৰ অপযশ অনাসকলৰ ভিতৰত এটা প্ৰধান কাৰণ হৈছে কিছুমান পৰিচৰ্যা আৰু সেই পৰিচৰ্যা কৰা বিশ্বাসকাৰীসকল। তেওঁলোক পৰিত্ৰাণ পোৱা লোক হয় নে নাই আমি ক'ব নোৱাৰো, কিন্তু কিছুমান যে পৰিত্ৰাণ নোপোৱা লোকো আছে ই ধুৰূপ। প্ৰকৃত বিশ্বাসীজনক ঈশ্বৰে কেতিয়াও কপটীয়া লোক বুলি কোৱা নাই, কিন্তু প্ৰভু যীশুৱে তেওঁৰ দিনৰ ধৰ্মীয় ফৰিচীবিলাকক কওঁতে এই কথাটো স্পষ্ট কৰি দিছিল। তেওঁলোকৰ বিষয়ে প্ৰভু যীশুৱে অতি কঠোৰ কথা কৈছিল। তেওঁলোকক বাহিৰত চূণ লিপা কবৰ বুলি কৈছিল। কল্পনা কৰকচোন, তেওঁলোকক তেওঁ এনে চোকাভাৱেই নিন্দা কৰিছিল আৰু তেওঁলোকক বাহিৰখন ধুই লোৱা কিন্তু ভিতৰখন অপবিত্ৰ হোৱা খোৱা বাচন বুলিও কৈছিল। প্ৰভু যীশুৱে তেওঁলোকক দুতলীয়া লোক বুলি কৈছিল। মলাখী ভাৱবাদীৰ দিনৰ মানুহবিলাক তেনেকুৱাই আছিল। তেওঁলোকে কেৱল বাহ্যিকভাৱে ধৰ্মীয় ৰীতি নীতিহে পালন কৰি আছিল। আজি আমিও সুধিব খুজিছো, আপুনি প্ৰভু যীশুখ্ৰীষ্টক লৈছেনে নে কেৱল ধৰ্মৰ বাহ্যিকতাটোকহে লৈছে? আপুনি প্ৰকৃত বিশ্বাসী নে কেৱল বিশ্বাসীৰ অভিনয় মাত্ৰ আপুনি কৰি আছে? আপুনি কাপোৰ সলোৱাৰ নিচিনাকৈ সময়ত আপোনাৰ খ্ৰীষ্টীয় পৰিচয়টো সুলুকাই থয় নেকি? হয়তো আপুনি অতি ধাৰ্মিকভাৱেৰে কথা বতৰা কয়, কিন্তু যীশুখ্ৰীষ্ট আপোনাৰ বাবে বাস্তৱ নে? চিন্তা কৰি চাওকচোন। ইছৰাইলীয় লোকসকলে বুঢ়া বেমাৰী জন্তুবোৰ বলি দিবলৈ মন্দিৰলৈ লৈ আনিছিল আৰু এতিয়া কৈছে, এই সকলো কাম অতি আমনিদায়ক। ইমান দীঘলীয়া প্ৰাৰ্থনা সভা, এই বাইবেল অধ্যয়ন বৰ আমনিদায়ক। আমি এই কথা অতি সহজে ক'ব পাৰোঁ যে যদিও বাইবেল অধ্যয়নৰ প্ৰতি আগ্ৰহ থকা মানুহ যথেষ্ট আছে, কিন্তু যিমানবোৰ মানুহে নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দিয়ে সেইসকলৰ মাজৰ খুব সৰু অংশ এটাইহে আচলতে বাইবেল অধ্যয়নৰ প্ৰতি প্ৰকৃত অৰ্থত আগ্ৰহ দেখুৱায়। যিমান মানুহে বাইবেল অধ্যয়নলৈ আহে তাতকৈ বেছি মানুহে আন আন আমোদজনক কামত যোগ দিবলৈহে ভাল পায়। কোনো এখন ডাঙৰ খেল চাবলৈ যাবলৈ সময় পায়, কিন্তু সপ্তাহৰ কোনো এটা দিনত গীৰ্জাত আয়োজন কৰা বাইবেল অধ্যয়নত যোগ দিবলৈ সময় উলিয়াব নোৱাৰে। খ্ৰীষ্টীয় ধৰ্মৰ অনুগামী বহুত আছে, কিন্তু খ্ৰীষ্টৰ অনুগামীৰ সংখ্যা অতি কম। বহুতো মানুহে মাত্ৰ গীৰ্জা খেল খেলি থাকে। সৰু ল'ৰা ছোৱালীয়ে দোকান খেলাৰ নিচিনাকৈ মানুহবোৰে গীৰ্জা খেলে আৰু তেনে খেল খেলিয়ে তেওঁলোকে ভাল পায়। এজন মানুহে নতুনকৈ খ্ৰীষ্টীয় পৰিচৰ্যাত যোগ দিয়া লোক এজনক কৈছিল যে পৰিচৰ্যাত তিনিটা ডাঙৰ পাপ কৰাৰ পৰা আঁতৰি থাকিব লাগে। পৰিচৰ্যাৰ ক্ষেত্ৰত প্ৰথমটো পাপ হৈছে এলাহ। এই কথা সত্য। আজি বাইবেলৰ কথা ব্যাখ্যা কৰা মানুহ বেছি নাই, কাৰণ সেইটো কৰিবলৈ হ'লে যথেষ্ট কষ্ট কৰি অধ্যয়ন কৰিব লাগে। এজন পালকে সপ্তাহটো বিভিন্ন কামত ব্যস্ত হৈ থকাটো সহজ। আমি মণ্ডলীৰ পালকক নানা কামত ব্যস্ত ৰাখি তেওঁৰ অধ্যয়নৰ সময় নষ্ট কৰাটো অনুচিত। কোনো পালকে যদি ভাল ব্যাখ্যাকাৰ হ'বলৈ অধ্যয়নত সময় নিয়াব খোজে, তেন্তে সেই সময় তেওঁক মণ্ডলীয়ে দিব লাগে। কোনো লোকেই এলাহ কৰি থাকি ঈশ্বৰৰ বাক্যৰ ভাল ব্যাখ্যাকাৰ হ'ব নোৱাৰে। এবাৰ এজন ডেকা পৰিচাৰক আহি এজন অভিজ্ঞ পৰিচাৰকক এইবুলি কৈছিল, মই মোৰ পৰিচৰ্যা এৰি দিব খুজিছো কাৰণ মোৰ ক'বলগীয়া কথাবোৰ শেষ হৈ গৈছে আৰু মই একে কথাই বাৰে বাৰে কৈ থাকিবলগা হৈছে আৰু মানুহে সেই কথা লক্ষ্য কৰিছে। তেতিয়া অভিজ্ঞ পৰিচাৰকজনে সুধিলে, তুমি এটা বাৰ্তা প্ৰস্তুত কৰিবলৈ কিমান সময় লোৱা? ডেকাজনে উত্তৰ দিছিল, মই আপোনাৰ পৰা সংগ্ৰহ কৰা মোৰ নিজৰ আৰু আন কিছুমানৰ পৰা গোটোৱা বাৰ্তাৰ গোটেইবোৰ ইতিমধ্যে ব্যৱহাৰ কৰিলোঁ। সাধাৰণতে মই এটা বাৰ্তা প্ৰস্তুত কৰিবলৈ 3 ঘণ্টা সময় লওঁ। তেতিয়া সেই অভিজ্ঞ লোকজনে ক'লে, মই কিন্তু মোৰ বাৰ্তাবোৰ প্ৰস্তুত কৰিবলৈ কমেও 24 ঘণ্টা সময় লওঁ। মই সাজু নোহোৱাকৈ কেতিয়াও বাৰ্তা নিদিওঁ। এলাহ এটা ডাঙৰ পাপ আৰু পবিত্ৰ আত্মাই এলেহুৱা প্ৰচাৰকক সহায় নকৰে। অধ্যয়নত সময় নিয়াবলৈ সাজু থকাসকলকহে তেওঁ সহায় কৰে। আত্মিক উপাসনা ইছৰাইলীয় লোকসকলৰ বাবে আমনিদায়ক যেন হৈ পৰিছিল কাৰণ তেওঁলোকে ঈশ্বৰৰ বাক্যক প্ৰেম কৰা নাছিল। আমি ঈশ্বৰৰ বাক্যক প্ৰেম কৰিব লাগিব। আন কিতাপ ভাল পাবলৈ হ'লে আমি আগতে কিতাপখন পঢ়িব লাগে আৰু বুজি পাব লাগে। কিন্তু বাইবেলখন বুজি পাবলৈ হ'লে আমি আগতে বাইবেলখন ভাল পাব লাগে। ঈশ্বৰৰ আত্মাই এলেহুৱা লোকক সহায় নকৰে। পৰিচৰ্যাৰ ক্ষেত্ৰত দ্বিতীয়টো ডাঙৰ পাপ হৈছে অতিপাত উচ্চাকাংক্ষা। এইটো বেলেগ বেলেগ ধৰণে প্ৰকাশ পাই উঠিব পাৰে। হয়তো কিবা লোভ হ'ব পাৰে, নাম বিচৰা স্বভাৱ হ'ব পাৰে, বিখ্যাত প্ৰচাৰক হ'বলৈ হাবিয়াস হ'ব পাৰে, বৃহৎ জনসমাগমৰ আগত কথা কোৱাৰ প্ৰবল হেঁপাহ হ'ব পাৰে। খুব ভাল ভাল বক্তা বা প্ৰচাৰকসকল আজি ডাঙৰ ডাঙৰ গীৰ্জাত নাথাকিবও পাৰে। তেওঁলোকে ডাঙৰ ডাঙৰ সভাত কথা ক'বলৈ নাপাবও পাৰে। কেতিয়াবা খুব ভাল ভাল শিক্ষক প্ৰচাৰকে এমুঠিমান মানুহৰ আগতহে কথা ক'বলৈ সুবিধা পাব পাৰে। নাইবা সৰু মণ্ডলী এটাৰ পালক এজনেও যথেষ্ট অধ্যয়ন কৰি খুব ভাল ভাল বাৰ্তা দিব পাৰে। এজন পালকে এদিন ঘৈণীয়েকক আহি কৈছিল, এটা ডাঙৰ গীৰ্জাঘৰৰ পৰা মই চাকৰিৰ নিমন্ত্ৰণ পাইছোঁ। গীৰ্জাটো বেছ ডাঙৰ, মানুহ বহুত, ধনী ধনী মানুহ, মোক দৰমহাও বহুত দিব। মই ওপৰ কোঠালীলৈ গৈ এই বিষয়ে প্ৰাৰ্থনা কৰোঁগৈ। ঘৈণীয়েকে ক'লে, ময়ো আপোনাৰ লগতে যাওঁ প্ৰাৰ্থনা কৰিবলৈ। পালকজনে উত্তৰ দিলে, নাই নাই, তুমি বয় বস্তু বান্ধিবলৈ আৰম্ভ কৰা। এৰা প্ৰিয় শ্ৰোতা, এনেকুৱা বহুত মানুহ আজি পৰিচৰ্যাত আছে। পৰিচৰ্যাত কৰিব পৰা তৃতীয়টো পাপ হৈছে নিৰস আৰু আমনিদায়ক হোৱাটো, একঘেয়ামী স্বভাৱৰ হোৱাটো, আৰু বেছিকৈ বাইবেল নপঢ়াৰ ফলতেই এনেকুৱা হয়। সকলো মানুহ সমানে আকৰ্ষণীয় নিশ্চয় নহয়, কিন্তু অৱহেলাৰ মনোভাৱ দেখুওৱা, বৈচিত্ৰ নোহোৱা, বিৰক্তিকৰ মানুহ হোৱাৰ কাৰণ নাই। একোখন নাটক লিখোঁতে নাট্যকাৰে যথেষ্ট সময় লয়। বহুদিন ৰিহাৰ্চেল কৰি সেই নাটক মঞ্চস্থ কৰা হয়। মানুহে যাতে চাই ভাল পায় তালৈ লক্ষ্য কৰা হয়। মানুহবোৰে একেবাৰে সুন্দৰকৈ নিখুঁতকৈ অভিনয় কৰিবলৈ চেষ্টা কৰে। কিন্তু মানুহে ঈশ্বৰৰ বাৰ্তা বিলোৱাৰ ক্ষেত্ৰত ইমান সময় দি সাজু হ'বলৈ কিয় নিশিকে বাৰু? যি শিক্ষকে কোনো প্ৰস্তুতি নোহোৱাকৈ ঈশ্বৰৰ বাক্য ক'বলৈ পুলপিটত উঠে, তেওঁ ঈশ্বৰৰ নামত অপমান অনাৰ নিচিনা হয়, কাৰণ তেওঁৰ বাৰ্তা শুনি মানুহে ক'ব, এহ, বাইবেলখন বৰ আমনিদায়ক, গীৰ্জালৈ গৈ ভাল নালাগে, অহা দেওবাৰে কিবা বেলেগ আকৰ্ষণীয় ঠাইলৈহে যাব লাগিব। গতিকে আমনিদায়ক প্ৰচাৰক হোৱাটো পৰিচৰ্যাত কৰি থকা এটা ডাঙৰ পাপ। 14 নম্বৰ পদত কৈছে, যি চলকাৰীয়ে নিজৰ ভেড়াৰ জাকৰ মাজত মতা ভেড়া থাকিলেও সংকল্প কৰি প্ৰভুৰ উদ্দেশ্যে এজনী ঘূনীয়া মাইকী পশু উৎসৰ্গ কৰে, সি অভিশপ্ত হওক। মানুহবোৰে এনেকুৱাও কৰে। মানুহে ঈশ্বৰৰ আগত কিবা এটা প্ৰতিজ্ঞা কৰে, কিন্তু সেইমতে কাম নকৰে। লেবিয়া আৰু হিতুপদেশ দুয়োখন পুস্তকতেই আমাক এই কথা কোৱা হৈছে যে আমি ঈশ্বৰক এনে একো কথা কোৱাটো ঈশ্বৰে নিবিচাৰে যি কথা আমি অন্তৰৰ পৰা নকওঁ বা যিটো আমি পালন কৰিব নিবিচাৰোঁ। আপুনি যদি ঈশ্বৰৰ অৰ্থে কিবা কৰিম বুলি প্ৰতিজ্ঞা কৰিছে, তেন্তে সেইটো কৰা উচিত, কাৰণ ঈশ্বৰে কথাটো গুৰুত্ব সহকাৰে লয়। তেওঁ আপোনাক কোনো প্ৰতিজ্ঞা কৰিবলৈ বাধ্য নকৰে। সেইটো বাধ্যতামূলক নহয়, ঐচ্ছিক কথা। কিন্তু যদি আপুনি কিবা প্ৰতিজ্ঞা কৰে, সেইটো পালন কৰাটো সুনিশ্চিত কৰক। ইছৰাইল দেশৰ মানুহবোৰে খুব আপত্তি কৰিছিল। তেওঁলোকে কৈছিল, এইবাৰ খেতি খুব ভাল হ'ব যেন লাগিছে, আমি ঈশ্বৰক দশমাংশতকৈও বেছি দান আগবঢ়াম। কিন্তু যেতিয়া সঁচাকৈ উভৈ নদী ফচল পায়, তেতিয়া তেওঁলোকে সেই ফচল নিজৰ বাবেহে ৰাখি থয়, ঈশ্বৰক নিদি নিজলৈ ৰাখি থয় আৰু ঈশ্বৰলৈ আগবঢ়াই ৰোগাগ্ৰস্ত ঘূনীয়া বুঢ়া লেঙেৰা পশু এটা। প্ৰিয় শ্ৰোতা, আপুনিও বাৰু ঈশ্বৰলৈ কিবা আগবঢ়োৱাৰ ক্ষেত্ৰত এনেদৰে অৱহেলাৰ মনোভাৱ দেখুৱাই আছে নেকি? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।